চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমি আমাৰ চিনাকি লোকসকল, আমি ভালপোৱা লোকসকল সদায় ভালে কুশলে থকাটো নিবিচাৰোনে বাৰু? ঈশ্বৰেও আমাক ভাল পায়, আমি ভালে কুশলে থকাটো বিচাৰে, আৰু সেইবাবেই তেওঁ আমাক উদ্ধাৰ কৰিবলৈ তেওঁৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিছিল। আমিও আমাৰ শ্ৰোতাসকল ভালে কুশলে থকা বুলি জানিলে ভাল পাওঁ, তেওঁলোকৰ কুশল বাতৰি শুনিবলৈ বিচাৰোঁ, আৰু সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ আশা কৰোঁ। আপুনি বাৰু আমালৈ চিঠি পত্ৰ লিখি থাকেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় এই কথা জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ নামৰ পুস্তকখনৰ প্ৰথম পদ দুটা পঢ়ি তাৰ ভিত্তিতেই আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি তাৰ পাছৰ পদটো, অৰ্থাৎ 3 নম্বৰ পদটোৰ পৰা আমাৰ অধ্যয়ন আগবঢ়াই নিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? এতিয়া আমি অধ্যয়নৰ পিনে আগবাঢ়ি যাওঁ। আহকচোন, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ, কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা, আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, যীহুদাৰ পত্ৰৰ এতিয়া 3 নম্বৰ পদৰ পৰা আমি বিশ্বাসভ্ৰষ্টতাৰ বিষয়টো পাওঁ। বাইবেলৰ পৰা পাঠ কৰি দিম 3 নম্বৰ পদটো। যদিহে আপোনাৰ লগত বাইবেল আছে, অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনিব। যীহুদাৰ পত্ৰ 3 নম্বৰ পদ। হে প্ৰিয়বিলাক, আমাৰ সাধাৰণ পৰিত্ৰাণৰ বিষয়ে তোমালোকলৈ লিখিবলৈ মই সম্পূৰ্ণ যত্ন কৰোঁতে পবিত্ৰ লোকবিলাকত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ উদগাবৰ কাৰণে তোমালোকলৈ লিখিবৰ মোৰ প্ৰয়োজন হ'ল। প্ৰিয়বিলাক, যীহুদাই ইয়াত প্ৰিয়বিলাক বুলি কওঁতে আচলতে সেইসকল লোকক বুজাইছে যিসকল ঈশ্বৰৰ অতি প্ৰিয়, অৰ্থাৎ খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি ঈশ্বৰৰ সন্তান হোৱা লোকসকল। সাধাৰণ পৰিত্ৰাণ, মূল গ্ৰীক শব্দ স্কইনে, তাৰ ইংৰাজী অনুবাদ কমন, আৰু সেই কমনৰ অসমীয়া অনুবাদ কৰা হৈছে সাধাৰণ বুলি। নতুন নিয়মখন অতি উচ্চ খাপৰ সাহিত্যিক গ্ৰীক ভাষাত লিখা হোৱা নাছিল, কিন্তু স্কইনে অৰ্থাৎ সাধাৰণ অথবা প্ৰচলিত গ্ৰীক ভাষাতহে সেইখন লিখা হৈছিল, অৰ্থাৎ সেই ভাষাটো সকলোৱে বুজি পাইছিল, শিক্ষিত অশিক্ষিত সকলোৱে। পাচনীসকলৰ দিনৰ ৰোমীয়া সাম্ৰাজ্যৰ সকলো লোকে সেই ভাষাটো বুজি পাইছিল। গতিকে যিহুদাই সাধাৰণ পৰিত্ৰাণৰ বিষয়ে লিখিবলৈ মন কৰিছে বুলি কওঁতে আচলতে এই কথাটো বুজাইছে যে ৰোমীয়া সাম্ৰাজ্যৰ সকলো মানুহে বুজি পোৱা ধৰণে তেওঁ কথাখিনি লিখিবলৈ বিচাৰিছিল। ইয়াত যিহুদাই কৈছে যে তেওঁ পৰিত্ৰাণৰ কোনো এটা দিশত কিবা অলপ লিখিবলৈ মন কৰি আছিল, হয়তো মুক্তিৰ বিষয়ত, হয়তো খ্ৰীষ্ট ব্যক্তিজনৰ ওপৰত, হয়তো পবিত্ৰীকৰণৰ বিষয়ত, নাইবা আন কিবা কিবি বিষয়ত। কিন্তু তেওঁ সেই কোনো এটা বিষয়ত নিলিখিলে, কাৰণ তোমালোকলৈ লিখিবলৈ মই সম্পূৰ্ণ যত্ন কৰোঁতে পবিত্ৰ লোকবিলাকত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ উদগাবৰ কাৰণে তোমালোকলৈ লিখিবৰ মোৰ প্ৰয়োজন হ'ল। অৰ্থাৎ ইয়াত এনে এটা ভাৱ প্ৰকাশ পাইছে যে পৰিত্ৰাণৰ কোনো এটা বিষয়ত লিখিবলৈ মন মেলি থকা যিহুদাক পবিত্ৰাত্মাই পৰিচালিত কৰিলে আন বিষয়লৈ, যাতে তেওঁ বিশ্বাসভ্ৰষ্টতাৰ পৰিৱেশৰ বিষয়ে সাৱধানবাণী শুনাব পাৰে। বিশ্বাসভ্ৰষ্টতা, বিশ্বাসভ্ৰষ্টতা মানে হৈছে মূল বিশ্বাসৰ পৰা আঁতৰি যোৱা কাৰ্য। অৰ্থাৎ পাচনীসকলে যি তত্ত্ব নিৰ্ধাৰণ কৰি গৈছে তাৰ পৰা আঁতৰি যোৱা। যিহুদাৰ সময়ত সেই বিশ্বাসভ্ৰষ্টতা আছিল মানুহৰ হাতৰ তলুৱাখনৰ সমান এচপৰা মেঘৰ নিচিনা মাত্ৰ। কিন্তু এতিয়া ই গোটেই ভূমিভাগ আৱৰি পেলোৱা প্ৰচণ্ড ধুমুহাৰ ৰূপ ধাৰণ কৰিছে। যিহুদাই জগতলৈ নামি আহিব ধৰা বিশ্বাসভ্ৰষ্টতাৰ কথা কেনেদৰে বৰ্ণনা কৰিছে সেই কথা মন কৰিলে আমি দেখিবলৈ পাম যে তেওঁ উল্লেখ কৰা বহুতো কথা আজি আমাৰ দিনত সঁচাকৈ ঘটিব ধৰিছে। প্ৰিয় শ্ৰোতা, আমি আচলতে বিশ্বাসভ্ৰষ্টতাৰ আগমনৰ বাবে বাট চাই থকা নাই, বিশ্বাসভ্ৰষ্টতা ইতিমধ্যেই উপস্থিত হৈছে। আজি আমাৰ দিনত ই এটা অতি নিষ্ঠুৰ সত্য, প্ৰয়োজন হ'ল। যিহুদাই এটা বিশেষ ধৰণৰ প্ৰয়োজন অনুভৱ কৰিছিল, তেওঁ কথাখিনি লিখিবলৈ বাধ্য হোৱাৰ নিচিনা হৈছিল। তেওঁ কৈছে, তিনি নম্বৰ পদটো আকৌ পঢ়ি দিছো, হে প্ৰিয়বিলাক, আমাৰ সাধাৰণ পৰিত্ৰাণৰ বিষয়ে তোমালোকলৈ লিখিবলৈ মই সম্পূৰ্ণ যত্ন কৰোঁতে পবিত্ৰ লোকবিলাকত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ উদগাবৰ কাৰণে তোমালোকলৈ লিখিবৰ মোৰ প্ৰয়োজন হ'ল। প্ৰাণপণ কৰিবলৈ, কিছুমান ব্যাখ্যাকাৰকে ক'ব খোজে যে ইয়াত আমি আঁঠুকাঢ়ি প্ৰাণপণ কৰাৰ ভাৱ এটা প্ৰকাশ পাইছে। অৱশ্যে আমি ঠিক তেনেদৰে ক'ব খোজা নাই, কিন্তু আমি এইটো ক'ব পাৰোঁ যে আমাক প্ৰাণপণ কৰিবলৈ কোৱা হৈছে কোনো বিবাদৰ মনোভাৱ নোলোৱাকৈ। বিশ্বাসৰ মূল বিষয়বোৰত খোপনি লোৱা সময়তো আমি বিবাদ বা বিৰোধৰ মনোভাৱ নোলোৱাকৈ মৃদু ভাৱ লৈ থাকিব পাৰোঁ। পাচনি পৌলে এনেদৰে লিখিছে, প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে, কিন্তু সকলোলৈকে মৃদুশীল, শিক্ষা দিয়াত নিপুণ আৰু অপকাৰত সহনীয় হৈ বিৰোধ কৰাবিলাকক মৃদুভাৱে শিক্ষা দিব লাগে, তাতে কিজানি সত্যৰ তত্ত্বজ্ঞানৰ অৰ্থে ঈশ্বৰে তেওঁবিলাকত মন পালনস্বৰূপ বৰ দিব আৰু ছয়তানৰ ইচ্ছা সাধনৰ অৰ্থে তাৰ দ্বাৰাই ধৃত হোৱাত তেওঁবিলাক তাৰ ফাণ্ডৰূপ ৰাগীৰ পৰা হুজ পাব। দ্বিতীয় তিমঠিয় 2 অধ্যায়ৰ 24-26 পদ। যিহুদাই ইয়াত ব্যৱহাৰ কৰা প্ৰাণপণ কৰা কথাটোত দুখ কষ্ট সহন কৰা বা বেদনাৰ ভাৱ এটা সোমাই আছে। গ্ৰীক শব্দটো হৈছে নিজেষ্ঠেয়ে পেগো, আৰু এই শব্দটোৰ বিশেষ ৰূপটোৰ পৰাই ইংৰাজী এগনি অৰ্থাৎ কষ্টৰ শব্দটো ওলাইছে। কোনো গুৰুত্বপূৰ্ণ তত্বৰ কথা লিখাৰ পৰিৱৰ্তে যিহুদাই আমালৈ এই কথাহে লিখিছে যে আমি খ্ৰীষ্টীয় বিশ্বাসৰ মূল তত্ববিলাক প্ৰাণপণে কষ্ট কৰি ৰক্ষা কৰিব লাগে, পবিত্ৰ লোকবিলাকত সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে। বিশ্বাস মানে এবাৰতে চিৰদিনৰ বাবে জনাই দিয়া মূল সত্যৰ নীতিখিনিৰ কথা কোৱা হৈছে। পাচনিৰ কৰ্ম পুস্তকত ইয়াত পাচনীসকলে শিকোৱা কথা নাইবা পাচনীসকলৰ তত্ত্ব বুলিও বুজোৱা হৈছে। আমি পাচনিৰ কৰ্ম 2 অধ্যায়ৰ 42 পদটো চাওঁচোন। আৰু তেওঁবিলাকে পাচনীবিলাকৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। আমি মন কৰিব লাগে যে ইয়াত পাচনীবিলাকৰ উপদেশৰ কথাটো প্ৰথমতে উল্লেখ কৰা হৈছে। যিহেতু ঈশ্বৰৰ মণ্ডলীৰ ক্ষেত্ৰত সেই কথাটোৱেই প্ৰথমতে আহে, গতিকে যদিহে আমি পাচনীসকলৰ উপদেশ মানি চলা নাই তেনেহ'লে আমাৰ মণ্ডলীটো প্ৰকৃত মণ্ডলী হ'ব নোৱাৰে। ইফিচিয়া 4:15 আমাক প্ৰেমেৰে সত্য কথা ক'বলৈ কোৱা হৈছে, অথবা আমি ক'ব পাৰোঁ প্ৰেমত সত্য প্ৰকাশ কৰিব লাগে বুলি আমাক কোৱা হৈছে। প্ৰিয় শ্ৰোতা, যদিহে আপুনি সত্য প্ৰকাশ কৰিব বিচাৰিছে সেই সত্য আপুনি প্ৰেমেৰে প্ৰকাশ কৰক। যদিহে আপুনি প্ৰেমপূৰ্ণভাৱেৰে সেই সত্য বিলোৱা নাই তেনেহ'লে আপুনি আচলতে প্ৰকৃত সত্য বিলাইছে নে নাই তাতেই সন্দেহৰ উদ্ৰেক হোৱাৰ সম্ভাৱনা থাকে। যদি আমাক কোনোবাই আমাৰ বিশ্বাসৰ কথা সোধে তেতিয়া আমি তাৰ সমৰ্থনত উত্তৰ দিবলৈ সাজু থাকিব লাগিব বুলি আমাক কোৱা হৈছে, কিন্তু ভয়েৰে আৰু মৃদুভাৱেৰে উত্তৰ দিবলৈ আমাক কোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসী এজনৰ কথা যদি কোনোবাই গ্ৰহণ নকৰে তেতিয়া সেই বিশ্বাসীজন খঙত উতলি উঠিব নালাগে। এজন বিখ্যাত পণ্ডিতে যিহুদা পত্ৰখনৰ সুন্দৰ আক্ষৰিক অনুবাদ কৰিছিল আৰু তেওঁ লিখা গ্ৰন্থখনৰ নাম হৈছে ৱৰ্ড ষ্টাডিজ ফ্ৰম দ্য গ্ৰীক নিউ টেষ্টামেণ্ট। তাত তেওঁ এই কথাখিনি কেনেদৰে লিখিছে মন কৰকচোন। স্বৰ্গীয়ভাৱে প্ৰেম লাভ কৰোঁতাসকল, আমি সকলোৱে মিলি লাভ কৰা পৰিত্ৰাণ সম্বন্ধে তোমালোকলৈ লিখিবলৈ যৎপৰোনাস্তি চেষ্টা চলাওঁতে মোৰ ওপৰত এনে বাধ্যবাধকতা অৰ্পণ কৰা হ'ল যাতে তোমালোকলৈ লিখোঁ সাৱধানে ৰক্ষা কৰি ৰাখিবলৈ সাধুসকলত চিৰদিনৰ বাবে গতাই দিয়া বিশ্বাসৰ অৰ্থে দৃঢ় মনোবল আৰু জোৰ দি প্ৰচেষ্টা চলাবলৈ তোমালোকক আহ্বান জনাই। এতিয়া আমি বিশ্বাসৰ অৰ্থে কিয় প্ৰাণপণ কৰিব লাগে তাৰ কাৰণ যিহুদাই আমাক জনাব। খ্ৰীষ্টীয় মণ্ডলীত কিবা এটা ঘটিব ধৰিছিল আৰু যিহুদাই সেই ঘটিবলৈ উপক্ৰম হোৱা কথাটোৰ বিষয়ে সাৱধানবাণী শুনাইছে। এতিয়া 4 পদটো পাঠ কৰি দিছো। যিহুদাৰ পত্ৰ 4 পদ। কিয়নো কোনো কোনো মানুহ গুপুতৰূপে তোমালোকৰ মাজত সোমাল, তেওঁবিলাক এই দণ্ডৰ পাত্ৰ হ'ব বুলি তেওঁলোকৰ বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁবিলাক ভক্তিহীন লোক, তেওঁবিলাকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত পৰিণত কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক অৰ্থাৎ যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে। তেওঁবিলাক দণ্ডৰ পাত্ৰ হ'ব বুলি তেওঁবিলাকৰ বিষয়ে পূৰ্বৰে পৰা লিখা আছে। এই কথাটো প্ৰথমতে আমি পৰিষ্কাৰভাৱে জানি লোৱাটো উচিত হ'ব। ইয়াৰ অৰ্থ এয়ে যে তেওঁলোকৰ বিষয়ে আগৰ পৰাই লিখি থোৱা আছিল। মূল গ্ৰীক শব্দ প্ৰগ্ৰেফো মানে আগতেই লিখি থোৱা। গতিকে এই কথাটো স্পষ্ট যে আন লেখকসকলেও এই বিশ্বাসভ্ৰষ্টসকলৰ বিষয়ে সাৱধানবাণী শুনাই থৈ গৈছে, কিয়নো কোনো মানুহ গুপুতে তোমালোকৰ মাজত সোমাল, তেওঁলোক বগাই বগাই চুচৰি সোমোৱা পলুৰ নিচিনা, ইংৰাজীত ক্ৰেপ্ট ইন, আৰু গ্ৰীক ভাষাত এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা। গ্ৰীক ভাষাত পেৰেছ ডুনো, ডুনো মানে সোমোৱা, এইচ মানে ভিতৰলৈ, আৰু পেৰা মানে কাষত, অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে কাষেৰে বা লগে লগে সোমোৱা, অৰ্থাৎ এজন পণ্ডিতে ক'বৰ দৰে কাষেৰে বা কাষৰ দুৱাৰেদি প্ৰৱেশ কৰা। অৰ্থাৎ এনেদৰেই এই বিশ্বাসভ্ৰষ্ট লোকসকল মণ্ডলীত প্ৰৱেশ কৰিলে। এজন বিখ্যাত বাইবেল শিক্ষকে নিজৰ অভিজ্ঞতা এনেদৰে বৰ্ণাইছিল, মই ডেকা ল'ৰা হিচাপে যিটো মণ্ডলীত যোগ দিছিলোঁ সেই মণ্ডলীটো বিশ্বাসৰ ক্ষেত্ৰত প্ৰায় ঠিকেই আছিল, কিন্তু যেতিয়া মই সেই মণ্ডলীৰ সম্প্ৰদায়ৰ কলেজখনলৈ গ'লোঁ মই এই কথা আৱিষ্কাৰ কৰিব ধৰিলোঁ যে তেনেকুৱা পৰিচাৰক কিছুমানো আছে যিসকলে খ্ৰীষ্টীয় বিশ্বাসৰ প্ৰায় সকলোবিলাক দিশেই অস্বীকাৰ কৰে। সেই কথাটোৱে মোক এখন নতুন জগতৰ সৈতে চিনাকি কৰি দিলে। তাৰ পৰা যেতিয়া মই ছেমিনাৰীলৈ গ'লোঁ তেতিয়া মই দেখিলোঁ যে বিশ্বাসৰ ক্ষেত্ৰত এৰা ধৰা কৰা আধুনিকতা দিনে দিনে বাঢ়িহে গৈছে। তাৰ পাছত সেই মণ্ডলী এৰি আন এখন ঠাইলৈ মই আহিলোঁ, তাত আন সম্প্ৰদায়ৰ মণ্ডলীত মই যোগ দিলোঁ, কিন্তু সেইটো আধুনিকতাৰ দিশত গতি কৰাত মই স্বইচ্ছাই সেই মণ্ডলীৰ পৰাও আঁতৰি আহিলোঁ। সেই দীঘলীয়া সময়ছোৱাত মই দেখিবলৈ পালোঁ কেনেকৈ এই বিশ্বাসভ্ৰষ্ট মানুহবিলাকে একোটা মণ্ডলী গ্ৰাস কৰি পেলায়, তেওঁবিলাক কাষৰ দুৱাৰেৰে সোমায়, তেওঁলোকে মুখেৰে কিবা এটা বিশ্বাস কৰা বুলি কয় কিন্তু আচলতে বেলেগ কিবা এটাহে তেওঁলোকে বিশ্বাস কৰে, তেওঁবিলাক সন্মুখৰ দুৱাৰেৰে নাহে, অৰ্থাৎ তেওঁবিলাকে আচলতে কি বিশ্বাস কৰে, তেওঁলোকনো আচলতে কেনেকুৱা লোক সেইটো তেওঁলোকে আনক জানিবলৈ নিদিয়ে। বহুতো ভাল ভাল সাধাৰণ বিশ্বাসী লোক এনেধৰণৰ পৰিচাৰকবিলাকৰ দ্বাৰা প্ৰতাৰিত হৈছে। উদাহৰণস্বৰূপে পাচনি পৌলে কৰিন্থিয়াবিলাকলৈ এনেদৰে লিখিছিল, কিয়নো তেনেকুৱা মানুহ ভাৰীকুৱা পাচনি আৰু প্ৰবঞ্চক কাৰ্যকাৰী, তেওঁবিলাক খ্ৰীষ্টৰ পাচনিৰ বেশ ধৰা মানুহ, ই আচৰিত নহয়, কিয়নো ছয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে, এতেকে তাৰ পৰিচাৰকবিলাকেও ধৰ্মৰ পৰিচাৰকবিলাকৰ বেগ ধৰা, ই বৰ মহৎ বিষয় নহয়, কিন্তু নিজৰ নিজৰ কৰ্মৰ দৰে সিহঁতৰ শেষ হ'ব। দ্বিতীয় কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে আমি এনেদৰে পঢ়িবলৈ পাওঁ। ইয়াত বেগ ধৰা কথাটো মন কৰিবলগীয়া। গ্ৰীক ভাষাত মেট্ৰিকচনটাই মেটাস্কে, অৰ্থাৎ কোনো এজন ব্যক্তিয়ে বাহ্যিকভাৱে গ্ৰহণ কৰা অভিব্যক্তি ধাৰণ কৰি নিজৰ বাহ্যিক ৰূপটো সলনি কৰা কাৰ্য, অৰ্থাৎ বেগ ধৰা, ভাও ধৰা, অভিনয় কৰাৰ কাৰ্য, আৰু এইটো ছয়তানৰ এটা পদ্ধতি। এই পদ্ধতিৰেই বহুতো ভাল ভাল খ্ৰীষ্টীয় মণ্ডলী এনে ভুৱা লোকৰ হাতত পৰি আছে, আৰু এইটো অতি চালাক চতুৰ পদ্ধতি। এইখিনিতে পশ্চিমীয়া দেশৰ এখন ঠাইত থকা মণ্ডলী এটাৰ কথা আমি উল্লেখ কৰিব খুজিছোঁ। একালত সেই মণ্ডলীটোত ঈশ্বৰৰ বাক্য শিকোৱা হৈছিল, মানুহে পৰিত্ৰাণ লাভ কৰিছিল, মানুহে হৃদয়ত আশীৰ্বাদ পাইছিল। তাৰ পাছত পালকগৰাকী অৱসৰ ল'লে আৰু আন এজন লোক আহিল। সেই মানুহজনক পুলপিট কমিটি আৰু মণ্ডলীৰ বৃদ্ধসকলে তেওঁৰ বিশ্বাসৰ বিষয়ে সুধিলে আৰু মানুহজনে খ্ৰীষ্টীয় বিশ্বাসৰ প্ৰয়োজনীয় তত্ত্ববোৰ বিশ্বাস কৰে বুলি তেওঁলোকক পতিয়ন নিয়ালে। সেই মানুহজন আচলতে কাষৰ দুৱাৰেৰে আহিল কাৰণ আচলতে তেওঁ সেইবোৰ বিশ্বাস নকৰিছিল, তেওঁ বিশ্বাস কৰাৰ ভাওহে ধৰিছিল আৰু বিশ্বাসত ঠিক থকাৰ ভাও ধৰিছিল, আৰু তেওঁক মণ্ডলীত এটা বাৰ্তা দিবলৈ দিয়া হৈছিল আৰু তেতিয়াও তেওঁ বিশ্বাসত ঠিকেই আছিল যেন অনুমান হৈছিল। তেওঁ খুব সম্ভৱ কোনো বিখ্যাত বিখ্যাত লোকৰ কিতাপ পঢ়ি সেইবোৰৰ পৰা দৰকাৰী কথা ধাৰ কৰি লৈ বাৰ্তাটো প্ৰস্তুত কৰিছিল। তেওঁৰ বাৰ্তা শুনি মানুহবোৰে নিশ্চয় ভাবিছিল এই ডেকা লোকজন ঠিকেই আছে, গতিকে তেওঁলোকে তেওঁক পালক হিচাপে নিযুক্তি দিলে। কিন্তু তেওঁ কাষৰ দুৱাৰেৰে আহিছিল, তেওঁ ঘোষণা কৰা তত্ত্ব আচলতে তেওঁ বিশ্বাস নকৰিছিল। খুব সোনকালেই মানুহবিলাকে বুজি পালে তেওঁলোকৰ পালকজন বিশ্বাসৰ ক্ষেত্ৰত আধুনিকতাৰ সৈতে আপোচ কৰা লোক। সাধাৰণতে সুবিচাৰ আৰু তত্ত্বত বিশ্বাস ৰখা মণ্ডলীবিলাকে মণ্ডলীৰ পালকক খেদি পঠিওৱা কামটো নকৰে, গতিকে তেওঁলোকে তেওঁক সহি থাকিল। কিন্তু আমি ভাবোঁ তেওঁ যিহেতু কাষৰ দুৱাৰেৰে সোমাইছিল, তেওঁক পিছৰ দুৱাৰেৰে গুটিয়াই উলিয়াই দিব পৰা গ'লহেঁতেন, কিন্তু তেওঁলোকে সেইটো নকৰিলে। তেনেদৰেই এনেকুৱা মানুহৰ দ্বাৰা মণ্ডলীৰ অধঃপতন ঘটা আমি দেখি শুনি থাকোঁ। আমি এইখিনিতে মনত পেলাব পাৰোঁ যে যিহুদাই কৈছে তেওঁবিলাকৰ বিষয়ে পূৰ্বৰে পৰা লিখা আছে, অৰ্থাৎ তেওঁলোকৰ বিষয়ে আগতেই লিখা আছে। অৰ্থাৎ যিহুদাই কৈছে মই তোমালোকক কোনো নতুন কথা কোৱা নাই, আনেও এই বিষয়ে তোমালোকলৈ লিখিছিল আৰু কি আহিব সেই বিষয়ে সাৱধানবাণী শুনাইছিল। বিশ্বাসভ্ৰষ্টতাৰ বিষয়ে সঘনাই সাৱধানবাণী শুনাওঁতাসকলৰ মাজত পাচনি পৌলো এজন। ইফিচলৈ যাওঁতে ইফিচিয়া মণ্ডলীৰ বৃদ্ধসকলক লগ পোৱা পাচনি পৌলে এই সাৱধানবাণী শুনাইছিল, মই যোৱাৰ পাছত দুৰ্জন ৰাংকুকুৰবোৰে তোমালোকৰ মাজত সোমাই জাকলৈ নিৰ্দয় আচৰণ কৰিব, আৰু তোমালোকৰ মাজৰ পৰাও কোনো কোনো মানুহ ওলাই সিহঁতৰ পাছে পাছে শিষ্যবিলাকক আকৰ্ষণ কৰি নিবলৈ বিপৰীত কথা ক'ব, ইয়াক মই জানো। এতেকে তোমালোকে পৰ দি থাকা, আৰু মই যে চকুলোৰে তিনি বছৰলৈকে দিনে ৰাতিয়ে প্ৰতিজনক সচেতন কৰিবলৈ নেৰিলো তাকো সোঁৱৰা। পাচনিৰ কৰ্ম 20:29 পদৰ পৰা 31 পদ। যদিও পাচনি পৌলে বিশ্বাসভ্ৰষ্টসকলৰ বিষয়ে ইফিচিয়া মণ্ডলীক সাৱধান কৰি দিছিল, তথাপি এসময়ত গৈ ইফিচিয়া মণ্ডলী তেনেকুৱা লোকৰ কবলত পৰিব লগা হৈছিল। পাচনি পৌলে ডেকা শিক্ষক তিমঠিকো সাৱধান কৰি দিছিল, ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হ'ব, এনেবিলাক মানুহৰ পৰা তুমি বিমুখ হোৱা, কিয়নো তেওঁবিলাকৰ মাজৰ কিছুমান মানুহে চলেৰে পৰৰ ঘৰত সোমাই পাপত ভাৰাক্ৰান্ত নানাবিধ অভিলাষেৰে চালিত হোৱা আৰু সদায় শিক্ষা পোৱা কিন্তু সত্যৰ তত্ত্বজ্ঞান পাবলৈ কেতিয়াও সমৰ্থ নোহোৱা নিৰ্বুদ্ধি তিৰোতাবিলাকক মোহিত কৰি বন্দিনীৰ তুল্য কৰে। দ্বিতীয় তিমঠিয় 3:5 পদৰ পৰা 7 পদ। মহিলাসকলৰ মাজত বাইবেল অধ্যয়ন কৰা গোট কিছুমান গঢ় লৈ উঠাটো নিশ্চয় খুব আনন্দৰ কথা, কিন্তু আমি সাৱধান হ'ব লাগে, কাৰণ কোনোবাই কাষৰ দুৱাৰেৰে সোমাই সেই ঠাইবোৰো গ্ৰাস কৰি পেলাব পাৰে। মণ্ডলীৰ ইতিহাসত কোনো মহিলা তাত্ত্বিক পণ্ডিতৰ কথা আমি পোৱা নাই। এইটো নিশ্চয় আচৰিত কথা। এইটো সঁচা যে মণ্ডলীৰ মাজত দেখা দিয়া বহুতো ভুৱা মতবাদ আৰু গোটৰ জন্ম আৰু বৃদ্ধিত মহিলাইও সক্ৰিয় অংশলৈ আহিছে। আমি এটা কথা জানো যে মহিলাসকলক পুৰুষতকৈ অধিক সূক্ষ্মভাৱে গঢ়া হৈছে। পুৰুষৰ তুলনাত মহিলাসকলে কথাবিলাক বেছি সূক্ষ্মভাৱে ধৰিব পাৰে, গতিকে মহিলাসকলৰ ক্ষেত্ৰত বেছি সাৱধানে ব্যৱহাৰ কৰা উচিত। মহিলাসকলৰ মাজত চলা পৰিচৰ্যা কেতিয়াবা খ্ৰীষ্টীয় মণ্ডলীৰ সমান্তৰালভাৱে চলাৰ বিপদ আছে। ঠিক একেদৰে যুৱক যুৱতীসকলৰ মাজত জোৰদাৰভাৱে চলা পৰিচৰ্যাবিলাকেও মণ্ডলীৰ পৰিসীমা অতিক্ৰম কৰি কাম কৰাৰ বিপদ আছে। আনকি আমাৰ এই অনাতাঁৰ পৰিচৰ্যাও স্থানীয় মণ্ডলীৰ পৰা আঁতৰি থাকি চলাই যাব পাৰি, কিন্তু আমি তেনে কৰিবলৈ বিচৰা নাই আৰু কেতিয়াও কৰা নাই। আমি সদায় স্থানীয় মণ্ডলীসমূহৰ লগত সহযোগিতা ৰাখি চলিব বিচাৰোঁ। ঠিক একেদৰে আন সকলো পৰিচৰ্যাই স্থানীয় মণ্ডলীৰ সৈতে সহযোগিতা ৰাখি চলা উচিত, যদিহে সেই মণ্ডলী বাইবেলত প্ৰকৃত অৰ্থত বিশ্বাস ৰখা মণ্ডলী হয়। কাষৰ দুৱাৰেৰে সোমাব খোজা আৰু সোমোৱা ভুৱা বিশ্বাসৰ লোকবিলাকৰ বিষয়ে পাচনি পৌলে সাৱধান কৰি দিছে, আৰু আজি যিবোৰ খ্ৰীষ্টীয় পৰিচৰ্যাক ঈশ্বৰৰ আত্মাই বিশেষ ধৰণে আশীৰ্বাদ কৰি আছে সেই সকলো পৰিচৰ্যাই এই দিশত বেছিকৈ সাৱধান হোৱা উচিত, কাৰণ সুবিধা পালেই ছয়তান কাষৰ দুৱাৰেৰে প্ৰৱেশ কৰিব। যদি ছয়তান ছয়তান ৰূপতেই আহিব বুলি আপুনি ভাবি থাকে তেন্তে ভুল কৰা হ'ব। ছয়তানৰ পৰিচাৰকসকলে পোহৰৰ পৰিচাৰকৰ ৰূপ ধৰে। যিকোনো পৰিচৰ্যাৰ আচলতে চূড়ান্ত পৰীক্ষাটো হৈছে যীশুখ্ৰীষ্টৰ ব্যক্তিত্ব সম্বন্ধে বিশ্বাস। যদি কোনো পৰিচৰ্যাই যীশুখ্ৰীষ্টৰ ঐশ্বৰিকতাত বিশ্বাস নকৰে সেই পৰিচৰ্যা ভুৱা মতবাদৰ বুলি আমি তৎক্ষণাত বুজি পাওঁ। বিভিন্ন দিশেৰে তেওঁলোকে খ্ৰীষ্টৰ ঐশ্বৰিকতাক ওলাই কৰিব পাৰে, তথাপি তেওঁলোকে যীশুখ্ৰীষ্টক জগতৰ ত্ৰাণকৰ্তা বুলি মানে বুলি ধাৰণা এটা দি থাকিব পাৰে। চিমোন পিটৰে এই বিষয়ে এনেদৰে সাৱধানবাণী শুনাইছে, তথাপি মানুহবিলাকৰ মাজত ভাৰী কোৱা ভাৱবাদীসকল উৎপন্ন হ'ল, সেইদৰে তোমালোকৰ মাজতো ভাৰী কোৱা উপদেশক উপস্থিত হৈ গুপুতে বিনাশৰূপ বিধৰ্ম প্ৰচলিত কৰিব। যিজনাই তেওঁবিলাকক কিনিলে সেই প্ৰভুক অস্বীকাৰ কৰিব, এইদৰে নিজে নিজৰ আকস্মিক বিনাশ ঘটাব। দ্বিতীয় পিটৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যত প্ৰকৃততে কি লিখা আছে সেই কথা ভালদৰে জানিবলৈ নিয়মিতভাৱে বাইবেল অধ্যয়ন কৰাৰ দ্বাৰাই আমি আচলতে এনেকুৱা ভুৱা প্ৰতাৰণা কৰা লোকসকলক চিনি পাব পাৰোঁ। আপুনি বাৰু নিয়মিতভাৱে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
সঁহাৰি দিয়াৰ সময়ে তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, কিয়মূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ। জগতৰ প্ৰতিজন লোককে মাতি আছে তেওঁ মৰমেৰে, যীশুৰ সেই আহ্বানলে সঁহাৰি দিয়াৰ সময়ে তেওঁক বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, সেই অমূল্য দান আজি ধন্যবাদেৰে। প্ৰেম কৰি ঈশ্বৰে পুত্ৰ যীশুকেই দান কৰিলে, তেওঁত বিশ্বাস কৰাজন যাতে যায় অনন্ত জীৱনলে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় প।
পাই জীবন